বেজবৰা, অৰ্চন বেজবৰা, তাৰ ছোৱালী এজনী জন্ম হৈছে, বুজিছ? তহঁতে তাক ফোন এটা কৰিবি, আকৌ কংগ্ৰেচুলেশ্যন দিবি আৰু কবি যে লৰা বিচাৰিছিলি নেকি তই? লৰা যদি বিচাৰিছিলি তেতিয়া বুববাৰ কিতাপখনতো পঢ়া নাছিলি নহয়, বুববাৰ কিতাপখন পঢ়িলে লৰা হৈ গলহেঁতেন, এতিয়া ছোৱালী হল। কিন্তু ছোৱালীজনী ছোৱালী হোৱাটো ভাল, এইটো দান, পুণ্য হোৱা নাই, এতিয়া দান কৰ, তামাম দান কৰি থাক, দান কৰি থাক, দান কৰি থাক, হা, তাৰপিছত যেতিয়া পুণ্য হব তেতিয়া লৰা এটা পাবি। কিন্তু লৰা পাবলৈ হলে আকৌ সেই এই 15 দিনৰ চাইকেলটো চাব লাগিব নে, 15 দিন হয় না, হয় না, আৰু কিতাপখন পঢ়িব লাগিব 15 দিনত শেষ, আৰু সেইপিনে 22 যদি 8 দিনৰ পৰা চুটি থাক, চুটি থাক, ছোৱালীয়েতো হব হব নহয়, সেইটোৱেতো হল। হয় না, হয় নে নহয়? হেই
ৰমা,
6 দিন, 5 দিন, 8 দিনৰ পৰা যদি চুটি থাক, চুটি থাক, চুটি থাক, মোৰ আগত একো ফেক নাই। এইবিলাক তই কৰ, মোৰ লগত কি লেজাৰ গ'লে, আৰু হেৰি কব কচোন, আমাৰ আমাৰ হেৰি কব ক, এই কি নাম আছিলে তাৰ, হেৰি মাধুৰ্য, মাধুৰ্য সৌৰভ দত্ত, তাক লগাচোন, তাক লগাচোন, তাক লগা, লগাচোন, লগা, তই লগাচোন, তই তই পাৰিবি, হেৰিয়ে পাৰিব, যা লগাচোন, এই লগাচোন তই, মাধুৰ্য ৰ, মই কেনেকে লগাম, ৰ, এড মাধুৰ্য, তাৰ নম্বৰটো কচোন, মাধুৰ্য, তাৰ নম্বৰটো কচোন, মাধুৰ্য বৰাহে আহিছে, তাৰ নম্বৰটো কচোন, মাধুৰ্য সৌৰভ দত্ত, ৰচোন, এই মাধুৰ্য বৰাকে লগাই দিওঁ, এডটো কল, মাধুৰ্য বৰাকে লগাই দিছ, বিপ্লৱক লগাই দিওঁ, বিপ্লৱক লগাই দিওঁ, ৰ, বিপ্লৱ লগাই দিয়ে না, লগাই দিয়া, বিপ্লৱ, লগাই দিছো, চাচোন কি হয়, আহিছে নাই চাওঁ, আইছে অ বিপ্লব আইছে হেৰি কত অই হেৰি অখন বিপ্লব তই হেৰিক ফোন কৰিবি আমাৰ কি নাম তাৰ ছোৱালী এজনী জন্ম হল যোৱাকালি অৰ্চন অৰ্চন তাক কংগ্ৰেচুলেশ্যন দিবি ছোৱালী এজনী জন্ম হৈছে তাৰ কালি আৰু হব দে মোৰ হেৰি একেবাৰে শেষ বেটেৰী একেবাৰে শেষ বেটেৰী শেষ ফুটিব চিন্তা নকৰ সময় ৰখি থাক খালি ৰখি থাক ঐ ৰামা তই কোৱাটাৰ পালি নাই ৰামা হেৰিয়ে কৈছে নহয় মৃদুলে কৈছে ৰামাটো ছাৰ হৈ গল ইটো আহিল ছাৰ এইটো শনিটো আহিছে শনি আহিছে ছাৰ শনি শনি আহিছে শনি শনি আহিছে শনি শনি শিকালা তাৰ জেগা নাই নহয় এতিয়া থাকিবৰ কাৰণে মোৰ ওচৰত আহিছে তাৰ কতো জেগা নোহোৱা হৈ গৈছে পলাইছে গতিকে উপায় নাপায় আহি মোৰ ওচৰত ওলাইছে এইটো শনি একদম কলা মেকুৰী খেলা তাকো মতা তাকো মতা গাৰ্গীক লচোন গাৰ্গীক লগা গাৰ্গীক ৰ গাৰ্গীক লগাও ৰাৰ্গীতে নাই চাগে এতিয়া নাই চাগে ৰ গাৰ্গী নাই নুঠা এতে ৰাক লগা কেনেকে লগাই বে নোৱাৰে চাৰিটাতকে নোৱাৰে নাই চাৰিটাতকে নোৱাৰে এই নাই গাৰ্গী নাই কি এইজনী যে আছিলে কি নাম আছিলে জোৰকীয়াজনী কি নাম আছিলে ৰ তাই যে মোক বিৰাট গালি পাইছিল যে ইয়াৰ এইযোগে বিপ্লৱৰ গাৰ্লফ্ৰেণ্ডজনী কি নাম আছিলে তাই কি নাম আছিলে তাই হা তোৰ যে এজনী আছিলে যে হেৰি ৰামাৰ যে ৰামাৰ হেৰি এলপাইন এলপাইন এলপাইনৰ লগত এলপাইনৰ লগা মোৰ নম্বৰ নাই এলপাইনৰ ৰ এলপাইন নহয় আৰু কাক লগাও ৰ এইজনী আছিলে
গোটেই
কথা এলপাইন লগাইছো এলপাইন 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 অনগোয়িং ভিডিও কল এলপাইন এলপাইন
বিচার
ঐ তই কেলা তই তই ড্ৰিলেদি কিবা কাম কৰিছনে কুকুৰ হা আৰাম দাদা তোৰ ড্ৰিলটো দি কিবা কাম কৰিছনে নে নাই কৰা তই ড্ৰিল দিছিলো কেলা কিবা কাম কৰিছনে নে নাই কৰা এনেই পেলাই থৈছ তই কাম কৰিছ সেইটো দি কাম কৰিছনে নাই নাই কৰা তই একো কৰা নাই তই কেলা শুই থাক খালি মাজুলীত গৈ পেলাই শুই থাকি মাজুলীত বাপেকে ধুমধাম টকা আনিছে আৰু মাজুলীত সি খাইছে মুৰ্গীৰ মাংস আৰু মুৰ্গীৰ মাংস মুৰ্গী বনাবৰ কাৰণে এটা ছিষ্টেম বনাই থৈ দেখিছে নে তই আৰু ক এই এলপাইনক লগাইছো এলপাইনক এলপাইন এলপাইনজনী কত গল এইজনীৰ নাম ৰ আৰু বেলেগ লগাও ৰী কি নাম আছিলে মোৰ তাত নম্বৰ নাই এইটো নম্বৰ নাই তহঁতে লগা এই এই শতৰূপক লগা শতৰূপা শতৰূপা শতৰূপাৰ নম্বৰটো কিমান আছিলে ৰ শতৰূপাৰ নম্বৰটো আছিলে কি ৰ শতৰূপাৰ নম্বৰটো কি আছিলে চাচোন খালি বৰ্তা ভাত খালে খালি বৰ্তা ভাত খালে নে নাই মই ভাত খোৱাটো আৰু নোখোৱাটো তাহাঁতৰ লগত কি হব মই ভাত খালো নে নাই মই ভাত খাইছো নে নাই তহঁতৰ লগত কি কথা কচোন ৰ মই
লগাওঁ
বৰ্তা
ড্ৰিল মেচিনটো লৈ গুচি গল আৰু বৰ্তাক ঠগিলে
মাথা বেয়া পাৰা নাহে দেখোন এইবিলাক কিয় নাহে কচোন কিয় নাহে এইবিলাক কিয় নাহে এইবিলাক এইবিলাক কিয় নাহে কিয় কচোন হেৰিত নাহে তোৰ এইটো তাত ড্ৰিল আছে একেলা এইটো এইটো বঢ়িয়া ড্ৰিল এইটো ডেঞ্জাৰাছ ড্ৰিল একেলা মোৰটোতকে বেছি পাৱাৰফুল তাৰ মোৰটো 10,000 কিনিছো তাৰতো 6,500 তাৰতো বেছি পাৱাৰফুল মোৰতকে নহয় নহয় এই ইয়াৰ ইয়াৰ যিটো ড্ৰিল এইটো ড্ৰিলটো যে দেখাইছে নহয় সেইটো মোতকে বেছি পাৱাৰফুল ড্ৰিল ছোৱালী দেখুৱা মুখখন তাইৰ মুখখন দেখুৱা দেখুৱা মুখ দেখুৱা তাইৰ মুখ দেখুৱাও তাইৰ মুখ ড্ৰিল এটা দেখুৱাইছে কি তাৰে ডাঙৰ কথা হৈছে কি কি বিপত্তি হৈছে কি বিপত্তি হৈছে ড্ৰিল এটা দেখুৱাইছে তাই ভাই কি ড্ৰিল এটা দেখুৱাইছে তোৰ কি বিপত্তি হৈছে ঐ ছোৱালী ঐ যা ফট এপা ফট ৰঙা কাপোৰ পিন্ধি আছ ৰজগুণী 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 কাজিয়া লাগি গৈছে কি ড্ৰিলটো ওলালে এইটো কি বেয়া কথা হ'ল সি কাৰোবাক মাৰিব গৈছে নেকি এই ড্ৰিলটো উলিয়াই দেখুৱাইছে মাত্ৰ মাইকী মাক চুদাই
মাইকী
কি কাৰণে সিটো একো উৎপাত কৰা নাই সি ড্ৰিলটোহে দেখুৱাইছে মাত্ৰ সি ড্ৰিলটোহে দেখুৱাইছে একেলা হা নহয় 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 সিটো একো অত্যাচাৰ কৰা নাই তাৰ নিজৰ ৰুমত আছে সি অকলে আছে নিজৰ ভিতৰতে আছে সি নিজেই মতে থাকিছে তাৰ লগত একো দিগদাৰি নাই মাক কিয় আহিছে কি কাৰণে আহিছে মাক
আহিছে
কিয় পালা সন্তান গেলা উলিয়ালে বুচৰ পৰা গেলা গল ফুটিল সি ফুটিল তোৰ পৰা সুধা সুধি কৰিছ কেলা কৈছ নাই কৰি পেলাই উলিয়াইছ ওলোৱাৰ পিছত তোৰ আৰু কি তাৰ লগত কি সম্পৰ্ক কি লেনা দেনা কেলা তোৰ লগত তোৰ মাৰৰ কি লেনা দেনা কেলা খেলা খতম ন মাহ থাকিলি নহয় খেলা খতম কেলা এতিয়া তই কি কৰ তাকে চা তোক চাবলৈ নাই তই কি কৰ সেইটোৱে কথা তাই যে ন মাহ ৰাখিলে ন মাহ 10 দিন এতিয়া তই কি কৰ সেইটোকে ভাবি থাক একো টানা টানি নাই ন টানা টানি সনাতনি হকেলা সনাতনি ন টানা টানি কিবা টানা টানি আছে এতে তেতিয়াহলে সেইটোৱে শিকাবলৈ আহিছো কেলা এতে মই 50,000 বছৰৰ পিছত এভৰি 50,000 ইয়াৰ্ছ মই আহো গেলা বুজিছা এভৰি 50,000 ইয়াৰ্ছ প্ৰতি 50,000 বছৰৰ মূৰে মূৰে আহো গেলা মই নাৰায়ণ নহয় লৰা গেলা বাঁহী বজোৱা শ্ৰীকৃষ্ণ নহয় হেজাৰ যদি গোপিনী ৰাখিবলৈ নহয় মোৰ মাইকীয়ে মাত্ৰ এজনীয়ে দেৱৰো দেৱ গেলা তহঁতক অকল জ্ঞানটো দিবলৈ আহিছ লৰা ন টানা টানি ন টানা টানি ন টানা টানি ইজ ইজ ৱাট চেই চানা টানি আবে যা ওই লড়া গার্গীর লগাচোন, গার্গীক লগা, তোর আছে, তোর আছে লগাচোন, এই নলগা, এই বড় আছে কেনা কই থাকে সি হেৰি বাড়িত কাম করে আছে, সি বাঁহ কাটি আছে, সি গামোচা পিন্ধি আছে, সি এপিনে গা ধুবলে গল, সি আমুক কইলে, সি সব তাই সব কই থাকে মোক কি হল কার্বিটো, কি হল কার্বিটো, তাক বোলে এটা ফোন করবো কবিছিল, তাক বোলে এটা মেসেজ পাঠাবো কবিছিল, তা ভয়তো শুন, মই যদি সেই হেৰি শিবা হোটেলৰ ওচৰলৈ যাওঁ, সি দিব নেকি তাতে, ঠিক আছে যা হব যা, মই ভাতকেইটা খাওঁগে আৰু, বহুত ৰাতি হল, আর 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 বল কেলা, আর আর বল, আর আর বল।